واستفزز من استطعت منهم بصوتك وأجلب عليهم بخيلك ورجلك وشاركهم في الأموال والأولاد وعدهم وما يعدهم الشيطان إلا غرورا.
আর তোমার কণ্ঠরে ক্ষমতাৰ মাজৰ জাকে পাৰা পদস্খলিত কৰাগৈ, তোমাৰ আশাৰোহী আৰু পদাতিক বাহিনীৰ দ্বাৰা ক্ষমতাক আক্ৰমণ কৰা আৰু ক্ষমতাৰ ধন সম্পদ লগতে সন্তান সন্ততি অংশীদাৰ হোৱাগৈ আৰু ক্ষমতাক প্ৰতিশ্ৰুতি দিয়া। অৱশ্যে চৈতানে চলনৰ বাহিৰে ক্ষমতাক কোনো প্ৰতিশ্ৰুতিয়ে নিদিয়ে।